আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে গুৱাহাটী আৰু শিলচৰক সংযোগ কৰিবলগীয়া দ্ৰুত গতি সম্পন্ন কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কলা শাখাত 81.32%, বিজ্ঞান শাখাত 83.99%, বাণিজ্য শাখাত 82.93% উত্তীৰ্ণ এই বছৰৰ পবিত্ৰ হজ যাত্ৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীৰ প্ৰথমটো দলৰ 3 মে'ত মক্কা আৰু মদিনা অভিমুখে যাত্ৰা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় চৰকাৰে 22,864 কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাইলং খুঙৰ পৰা শিলচৰৰ ওচৰৰ পঞ্চগ্ৰামলৈ এটা দ্ৰুত গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে তেওঁ কয় যে এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিব মন্ত্ৰীগৰাকীয়ে কয় যে এই পথটোৰ দৈৰ্ঘ 166 কিলোমিটাৰৰো অধিক হ'ব আৰু পথটোৱে ত্ৰিপুৰা মিজোৰাম মণিপুৰ আৰু বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব আন্তঃগাঁথনি উন্নয়নৰ দিশৰ পৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে গুৱাহাটী শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃচহৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব আৰু 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানজঁট হ্ৰাস কৰাত সহায় কৰিব
166 kilometers, 4-lane, access-controlled. This will be the new highway which will basically provide a major connectivity to Tripura, Manipur and Mizoram. And because of the northeast terrain, 19 major bridges, 153 minor bridges, 326 culverts, 22 underpasses, 26 vehicle overpasses and 34 viaducts amounting to about 9 kilometers. Bahut hi complex project hai and this will become a major, major lifeline for the entire north.
কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত এই প্ৰকল্পটোৱে অসম মেঘালয় মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ আৰ্থসামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বিলং আৰু শিলচৰৰ মাজত কৰিডৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শলাগ লৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীবৈষ্ণৱে লগতে চৰকাৰে আসন্ন লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে বুলিও জানিবলৈ দিয়ে তেওঁ কয় যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত এনে গণনাই সমাজৰ আৰ্থসামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰগতি অব্যাহত ৰাখিব বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে
30/4/2025 के दिन प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में राजनीतिक विषयों की कैबिनेट समिति ने यह निर्णय लिया है कि जातियों की गणना को आने वाली जनगणना में सम्मिलित किया जाए यह इस बात को दर्शाता है कि वर्तमान सरकार देश और समाज के सर्वांगीण हितों और मूल्यों के लिए प्रतिबद्ध है जैसे कि पहले भी जब समाज के गरीब वर्गों को 10% आरक्षण का प्रावधान किया गया तब भी समाज के किसी घटक में तनाव उत्पन्न नहीं हुआ था
পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ বিয়লি 3 বজাত সামৰণি পৰিছে প্ৰথম পৰ্যায়ত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ভোটগ্ৰহণ হ'ব মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাৰ ৰংজুলিৰ হাৰাপাৰাত NDA মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায় তেওঁ আজি বৰপেটা জিলাৰ নগাঁও আৰু নলবাৰীৰ চামতাত আয়োজিত প্ৰচাৰ সভাতো অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ পানীতোলা গাঁৱত আৰু ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰহিলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ তেওঁ আহান জনায় মন্ত্ৰী কেশৱ মহন্তই আজি সোণাই সমষ্টিৰ কচুদৰঙত প্ৰচাৰ কাৰ্যসূচীত অংশ লয় মন্ত্ৰী ড০ অনুজ পেগুৱে ধেমাজি বিধানসভা সমষ্টিৰ লতাক গাঁও পঞ্চায়তত প্ৰচাৰ চলায় বিৰোধী দলৰ কেইবাগৰাকীও নেতাই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ চলায় কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি হোজাই জিলাৰ বিনাকান্দিত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত অংশ লয় ইয়াৰ আগেয়ে তেওঁ বিহপুৰীয়াতো দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় দলৰ নেতা ৰিপুণ বৰা আৰু মীৰা বৰঠাকুৰেও আজি প্ৰচাৰ সভাত অংশ লৈ অন্তিমবাৰৰ বাবে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায় কংগ্ৰেছ দলৰ নেতা প্ৰদ্যুৎ বৰদলৈও নগাঁৱত নিৰ্বাচনী প্ৰচাৰত অংশ লয় শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰীত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলটোৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়
আকৌ ঢেৰেকনি মাৰিছে বৰদৈচিলা আহিব যেন পাওঁ মোৰ ভয় লাগিছে আইটো, এই বহাগ মাহতো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পঞ্চায়ত নিৰ্বাচনৰ পৰহিলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 14খন জিলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাছাৰ জিলাত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত বহু বিষয়ববীয়া আজিয়ে কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। শিলচৰৰ ISBT আৰু ISTTৰ পৰা আজি ভোটগ্ৰহণৰ বিভিন্ন সা সামগ্ৰী লৈ নিজ নিজ ভোটকেন্দ্ৰলৈ তেওঁলোক ৰাওনা হয়। জিলাখনৰ 7টা বিধানসভা সমষ্টিৰ 25টা জিলা পৰিষদ সমষ্টিত 1706টা ভোটকেন্দ্ৰ আছে। ইয়াৰে 274টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। শ্ৰীভূমিৰ পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ ৰখাৰ বাবে কৰিমগঞ্জ মহাবিদ্যালয়ত ষ্ট্ৰংৰুমৰ ব্যৱস্থা কৰা হৈছে। ষ্ট্ৰংৰুমৰ কাষতে ভোটগণনা কক্ষৰো ব্যৱস্থা কৰা হৈছে। বৰ্তমান জিলা আয়ুক্তৰ কাৰ্যালয়ত 24 ঘণ্টাই খোলা থকা নিয়ন্ত্ৰণ কক্ষটো 3 মেৰ পুৱা ষ্ট্ৰংৰুমৰ কাষলৈ স্থানান্তৰ কৰা হ'ব। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয় কৰ্মচাৰীসকলক তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবিধাৰ বাবে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ডাক বেলট পেপাৰ কোষ স্থাপন কৰা হৈছে। ডাক বেলট পেপাৰৰ জৰিয়তে নিজৰ ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰিব। কৰ্মচাৰীসকলে 2 আৰু 3 মেৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত ভোটদান কৰিব পাৰিব। অহা 7 মেত মানকাছৰৰ 35খনকৈ গাঁও পঞ্চায়তৰ 406টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। ভোটগ্ৰহণৰ বাবে হাতিঙিমাৰী জিলা প্ৰশাসনে ইতিমধ্যে বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.32%, বিজ্ঞান শাখাত 83.99%, বাণিজ্য শাখাত 82.93% আৰু বৃত্তিগত শাখাত উত্তীৰ্ণৰ হাৰ 68.84%। কলা শাখাত অৱতীৰ্ণ 226,756 শিক্ষাৰ্থীৰ ভিতৰত 49,577 প্ৰথম, 80,650 দ্বিতীয় আৰু 53,518 শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে বিজ্ঞান শাখাত অৱতীৰ্ণ 56,909 শিক্ষাৰ্থীৰ ভিতৰত 25,827 প্ৰথম, 19,286 দ্বিতীয় আৰু 3,196 শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত অৱতীৰ্ণ 17,746 শিক্ষাৰ্থীৰ ভিতৰত 6,519 প্ৰথম, 5,760 দ্বিতীয় আৰু 2,305 শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ঘোষিত ফলাফল অনুসৰি এইবেলি তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ 2024 বৰ্ষৰ তুলনাত কিছু হ্ৰাস পাইছে। ফলাফল প্ৰকাশৰ পাছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে বামুণী মৈদামৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষা হৈ যোৱাৰ 44 দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে বুলি প্ৰকাশ কৰে। ফলাফল ঘোষণাৰ পাছতে পৰীক্ষাৰ্থীসকলে ইগ মাৰ্কশ্বীট ডাউনলোড কৰিব পৰাকৈ উপলব্ধ হৈছে। উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ পৰীক্ষাৰ ফলাফলৰ তথ্যসমূহ ডিজি লকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। লগতে সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বতে প্ৰমাণ পত্ৰ আৰু মাৰ্কশ্বীট সুকীয়াকৈ প্ৰদান কৰাৰ বিপৰীতে এইবাৰ মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ একেখন হ'ব। বাহিৰত অধ্যয়নৰ বাবে 2খনকৈ নথি আপলোড কৰাত অসুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে বুলি সচিব নৰনাৰায়ণে প্ৰকাশ কৰে। ফলাফল ঘোষণাৰ দুদিন পাছত বহী পুনৰীক্ষণৰ বাবে পৰ্টেল মুকলি কৰা হ'ব। এই সন্দৰ্ভত সচিব নাথে কয় যে পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট হোৱা পৰীক্ষাৰ্থীসকলে বহী পুনৰীক্ষণৰ বাবে এই পৰ্টেলযোগে আবেদন কৰিব পাৰিব। বহী পুনৰীক্ষণৰ বাবে কোনো পৰীক্ষাৰ্থী পৰিষদৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। সংশ্লিষ্ট পৰীক্ষাৰ্থীয়ে বিচাৰিলে পৰীক্ষাৰ্থীগৰাকীৰ ইমেইলত বহীৰ স্কেন কপিও প্ৰদান কৰা হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে গোগামুখত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষাৰ্থীকে অভিনন্দন জনায়। লগতে সফল নোহোৱা পৰীক্ষাৰ্থীসকলকো নিৰাশ নহৈ পুনৰ প্ৰস্তুতি চলাবলৈ তেওঁ আহান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষা অনুষ্ঠিত কৰাৰ 44 দিনৰ ভিতৰতে সুকলমে ফলাফল ঘোষণা কৰাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে পৰিষদকো ধন্যবাদ জনায়।
উচ্চতৰ মাধ্যমিকৰ আমাৰ চাৰিওটা শাখা কলা বিজ্ঞান বাণিজ্য আৰু ভকেশনেল এই চাৰিওটা শাখাৰ ফলাফল আজি ঘোষণা কৰিছে। 44 দিনৰ ভিতৰত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তেওঁলোকে ফলাফল ঘোষণা কৰিছে। এইটো তেওঁলোকৰ এটা সফলতা, গতিকে মই বোৰ্ডক ইয়াৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্চ, ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী কোৰ্চ, এই কোৰ্চত সামৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ যিটো পৰ্টেল, সেই পৰ্টেলটো আৰম্ভ কৰা হ'ল আৰু এই নামভৰ্তিৰ প্ৰক্ৰিয়াত যাতে টেকনিকেল ছাপোৰ্ট পায়, এটা সহায়কাৰী ভূমিকা পালন কৰিবৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা বিভাগে এটা ৰিজিয়নেল ছাপোৰ্ট চেণ্টাৰ এটা ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে আৰু গোটেইখিনি মনিটৰিং কৰিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চ শিক্ষা বিভাগ আৰু কেইবাখনো কলেজৰ অধ্যক্ষসকলক লৈ পেলাই যুটীয়াভাৱে এখন কমিটি গঠন কৰা হৈছে। গতিকে এই নামভৰ্তিৰ প্ৰক্ৰিয়াখিনিও সমান্তৰালভাৱে এতিয়া আৰম্ভ হ'ব।
অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতি উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীসকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নেকিবুল জামানে আজি গুৱাহাটীৰ হাজী মুছাফিৰখানাত এখন সংবাদমেল আয়োজন কৰি 3 মে'ৰ পৰা 8 মে'লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 2782 গৰাকী হজযাত্ৰী মক্কা আৰু মদিনালৈ ৰাওনা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰে 1927 গৰাকী পুৰুষ হজযাত্ৰী আৰু 855 গৰাকী মহিলা যাত্ৰী। অধ্যক্ষ জামানে প্ৰকাশ কৰা অনুসৰি হজযাত্ৰাৰ বাবে 3 মে'ত প্ৰথমটো দল গুৱাহাটী বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। প্ৰতিদিনে এখনকৈ বিমানত 321 গৰাকীকৈ যাত্ৰী ৰাওনা হ'ব। অসমৰ 2742 জন, মেঘালয়ৰ 26 জন আৰু মিজোৰামৰ পৰা 1 জন হজযাত্ৰী মদিনালৈ যাব। গুৱাহাটী বাৰ এছ'চিয়েচনৰ সদস্য পদৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি বাৰ এছ'চিয়েচনৰ সভাপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰণৰ প্ৰক্ৰিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ সৈতে বাৰ এছ'চিয়েচনৰ মত বিৰোধৰ সৃষ্টি হৈছিল। বাৰ এছ'চিয়েচনৰ সিদ্ধান্তৰ সৈতে একমত নোহোৱাৰ বাবেই মুখ্যমন্ত্ৰী শৰ্মাই এছ'চিয়েচনৰ সদস্য পদত্যাগ কৰে। স্বাৰ্থৰ সৈতে সংঘাতৰ বাবে নহয়, বৰঞ্চ ন্যায়িক সংস্থা আৰু আইন ব্যৱস্থা তথা নতুন প্ৰজন্মৰ অধিবক্তাসকলৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁ বাৰ এছ'চিয়েচনৰ পৰা পদত্যাগ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে। একেখন পত্ৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্ণকালীন আদালতৰ বৈঠকৰ অনুমোদন মৰ্মে ৰাজ্য চৰকাৰে প্ৰায় 1,000 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ ভৱনটো পূৰ্ণ পৰ্যায়ৰ ন্যায়িক সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে একেখন পত্ৰতে উল্লেখ কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰিমাৰ পৰা।
অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ ল'ব। তেওঁ লগতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা বিশেষ অতিথি হিচাপে ভাগ ল'ব। সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ইমদাদুল ইছলাম নামৰ লোকজনক আজি আৰক্ষীয়ে কৰায়ত্ব কৰিছে। নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই লোকজনক কৰায়ত্ব কৰে। এই লোকজনৰ সৈতে লাহৰীঘাটৰ আন কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে 27 এপ্ৰিলত নগাঁও জিলাৰ ঢিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটী আৰু শিলচৰক সংযোগ কৰিবলগীয়া দ্ৰুত গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। এই বছৰৰ পবিত্ৰ হজযাত্ৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2782 গৰাকী হজযাত্ৰীৰ প্ৰথমটো দলৰ 3 মে'ত মক্কা আৰু মদিনা অভিমুখে যাত্ৰা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।